মঠিয়া লিখা শুভ বাৰ্তা 23 অধ্যায় যীশুৱে ফৰিচী আৰু অধ্যাপকসকলৰ দোষ দেখুওৱা। তেতিয়া যীশুৱে লোকসকলক আৰু তেওঁৰ শিষ্যসকলক ক'লে, তেওঁ ক'লে, বিধানৰ অধ্যাপক আৰু ফৰিচীসকল মুচিৰ আসনত বহি আছে, এইকাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে সেই সকলোকে পালন আৰু মান্য কৰিবা, কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা, কিয়নো তেওঁলোকে যিদৰে কয় সেইদৰে নকৰে। হয়, তেওঁলোকে গধুৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ ল'বলৈ ইচ্ছা নকৰে। তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে। তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয় আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে। ভোজনত প্ৰধান ঠাই আৰু নামঘৰত প্ৰধান আসন, হাট বজাৰত নমস্কাৰ আৰু লোকসকলে ৰবি সম্বোধন কৰিলে তেওঁলোকে ভাল পায়। কিন্তু তোমালোকে হ'লে ৰবি বুলি মতা নহ'বা, কিয়নো এজন তোমালোকৰ গুৰু আছে আৰু তোমালোক সকলো ভাই ভাই। পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা, কিয়নো এজন অৰ্থাৎ স্বৰ্গত থকাজনাই তোমালোকৰ পিতৃ। আৰু তোমালোকে আশ্চৰ্য বুলি মতা নহ'বা, কিয়নো খ্ৰীষ্টই তোমালোকৰ আশ্চৰ্য। কিন্তু তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ তোমালোকৰ পৰিচাৰক হ'ব। যিকোনোৱে নিজকে নিজে বৰ বুলি মানিব তেওঁক সৰু কৰা হ'ব, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানিব তেওঁক বৰ কৰা হ'ব। কিন্তু হাই হাই কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰিচীসকল, আপোনালোকে সন্তাপৰ পাত্ৰ, কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে, কাৰণ আপোনালোকে নিজেও নুসুমুৱাই আৰু সোমাবলৈ ধৰা সকলোকো সোমাবলৈ নিদিয়ে। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীসকল, আপোনালোকে বাৰী বিধৱাসকলৰ ঘৰ বাৰী গ্ৰাস কৰে আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেগ ধৰে, এই হেতুকে আপোনালোকে অধিক দণ্ড পাব। হাই হাই কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰিচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে আৰু যে লয় সেইজনক নিজতকৈও দুগুণ নৰকী কৰে। হাই হাই অন্ধপথ প্ৰদৰ্শক, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে কয় যে মন্দিৰত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে মন্দিৰৰ সোণত ধৰি শপত খায় তেওঁহে ধৰুৱা হবই। হে নিৰ্বোধ আৰু অন্ধসকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰ মাজত কোনটো শ্ৰেষ্ঠ? আপোনালোকে কয় যে বেদীত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে তাৰ ওপৰৰ নৈবদ্যত ধৰি শপত খায় তেওঁহে ধৰুৱা। হে অন্ধসকল, নৈবদ্য আৰু নৈবদ্যক পবিত্ৰ কৰা যি বেদী, এই দুয়োৰ মাজত কোনটো শ্ৰেষ্ঠ? গতিকে যিকোনোৱে বেদীত ধৰি শপত খায় তেওঁ বেদীত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে মন্দিৰত ধৰি শপত খায় তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়। যিকোনোৱে স্বৰ্গৰ নামে শপত খায় তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহাজনৰ নামেৰেও শপত খায়। হাই হাই কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰিচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে পদিনা, গুড়ামুড়ি আৰু জিৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায় বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হ'লে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল। সেই অন্ধ পথ দৰ্শকসকল, আপোনালোকে পোক এটাকে চেকি পেলায় কিন্তু উটকে গিলি খায়। হাই হাই কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰিচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে বাতিকাহীৰ বাহিৰ ফাল হুচি কৰে কিন্তু ভিতৰ ফাল অপহৰণ আৰু অতিজৰে পৰিপূৰ্ণ। সেই অন্ধ ফৰিচীসকল, আপোনালোকে আগেয়ে কাটি বাঁহী ভিতৰ ফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো হুচি হ'ব। হাই হাই কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰিচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ, আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা, সেইবোৰৰ বাহিৰ ফাল দেখিবলৈ সুন্দৰ কিন্তু ভিতৰ ফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ। সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক কিন্তু ভিতৰত কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে। হাই হাই কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰিচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাওবাদীসকলৰ মৈদাম বান্ধিছে আৰু ধাৰ্মিকসকলৰ মৈদাম শোভিত কৰিছে। আপোনালোকে কয় যে আমাৰ পূৰ্বপুৰুষসকলৰ দিনত আমি থকা হ'লে ভাওবাদীসকলৰ ৰক্তপাতত তেওঁলোকৰ সংগী নহ'লোহেঁতেন। এইদৰে আপোনালোক যে ভাওবাদীসকলক বধ কৰোতাসকলৰ সন্তান, এই বিষয়ত আপোনালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছে। এই হেতুকে চোৱা, আপোনালোকে নিজৰ পূৰ্বপুৰুষসকলৰ জোখৰ পাত্ৰ পূৰ কৰক। হে সৰ্পগণ, কাল সৰ্পৰ বংশ, আপোনালোকেনো কেনেকৈ নৰকৰ সুদবিচাৰৰ পৰা সাৰিব? এইকাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাওবাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপকসকলক পঠাওঁ। তেওঁলোকক আপোনালোকে বধ কৰিব, ক্ৰুচত দিব, কিছুমানক আপোনালোকে নামঘৰত কোবাব আৰু নগৰে নগৰে তাৰণা কৰিব, যাতে ধাৰ্মিক হেবেলৰ ৰক্তপাতৰ পৰা বৰখীয়াৰ পুতেক যি যশৰীয়াক আপোনালোকে মন্দিৰ আৰু ভেদীৰ মাজত বধ কৰিছিল। তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব। মই আপোনালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোকসকললৈ হ'ব। জেৰুচালেমৰ কাৰণে বিলাপ। জেৰুচালেম, জেৰুচালেম, যিজনে ভাওবাদীসকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱাসকলক শিলদলিয়াই মাৰে, কিমানবাৰ মই তোমালোকৰ সন্তানসকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ। কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই ল'বলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা। চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিতত্ত হৈছে, কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য। এই কথা নোকোৱালৈকে তুমি এতিয়াৰে পৰা পুনৰ মোক দেখিবলৈ নাপাবা।